পাচনি কৰ্ম অধ্যায় ৮। সেইদিনাৰে পৰা জিৰচালামত থকা মণ্ডলীৰ অহিতে বৰ তাৰণা হোৱাত পাচনিবিলাকৰ বাহিৰে সকলো শিষ্য জিহুদিয়া আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে গোট গোট হৈ গ'ল। ধাৰ্মিক লোকসকলে ষ্টিফানক মৈদাম দি তেওঁৰ কাৰণে বৰ বিলাপ কৰিলে, কিন্তু চৌলে ঘৰে ঘৰে সোমাই মুনি আৰু তিৰোতাবিলাকক বলেৰে ধৰি নি বন্দীশালত সোধাই দি মণ্ডলীত উৎপাত কৰিলে। তাতে যিবিলাক গোট গোট হল তেওঁবিলাকে সকলো ঠাইতে ফুৰি ফুৰি শুভবাৰ্তাৰ বাক্য প্ৰচাৰ কৰিলে। আৰু ফিলিপে চমৰীয়া নগৰলৈ গৈ মানুহবিলাকৰ আগত খ্ৰীষ্টৰ কথা ঘোষণা কৰিলে। তাতে তেওঁ দেখুওৱা আচৰিত চিনবোৰ দেখি শুনি লোকসমূহে একে মনেৰে ফিলিপে কোৱা কথাত মন দিলে, কিয়নো অসুচি আত্মাই ধৰা অনেক মানুহৰ পৰা আত্মাবোৰে বৰকৈ চিঞৰি চিঞৰি ওলাই গ'ল আৰু অনেক যথৰ ৰোগীক আৰু খুৰাবিলাকক সুস্থ কৰা হ'ল। তাতে সেই নগৰত মহা আনন্দ হ'ল। কিন্তু ইয়াৰ আগেই সেই নগৰত চিমুন নামেৰে এজন মানুহে মায়াকৰ্ম কৰি নিজকে বৰ এজন বুলি চমৰীয়া জাতিক বিস্ময় লগাইছিল। ঈশ্বৰৰ যি শক্তিক মহৎ বোলে সেই শক্তিয়ে এইজন বুলি সৰু বৰ সকলোৱেই তেওঁৰ কথাত মন দিলে। তেওঁ ভালে দিনৰ পৰা মায়াকৰ্মৰে তেওঁবিলাকক বিস্ময় লগোৱাৰ কাৰণেই তেওঁবিলাকে তেওঁৰ কথাত মন দিলে। কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্য আৰু যীশুখ্ৰীষ্টৰ নামৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁতে তেওঁবিলাকে বিশ্বাস কৰিলত মুনি আৰু তিৰোতাকো বাপ্তাইজ কৰা হ'ল। তেতিয়া সেই চিমুনে নিজেও বিশ্বাস কৰি বাপ্তাইজিত হৈ ফিলিপৰ লগত থাকি আচৰিত চীন আৰু মহাপৰাক্ৰম কাৰ্যবোৰ সাধিত হোৱা দেখি বিস্ময় মানিলে। এইদৰে চমৰীয়াবিলাকে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিছে। ইয়াকে জিৰচালেমত থকা পাচনিবিলাকে শুনি পিতৰ আৰু জোহনক তেওঁবিলাকৰ তালৈ পঠাই দিলে। তেওঁলোকে তালৈ গৈ সেই মানুহবিলাকে যেন পবিত্ৰ আত্মা পায় এই প্ৰাৰ্থনা কৰিলে, কিয়নো তেতিয়ালৈকে তেওঁবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰা নাই। কেৱল প্ৰভু যীশুৰ নামত তেওঁবিলাকক বাপ্তাইজ কৰা হ'ল। তেতিয়া পাচনিবিলাকে তেওঁবিলাকৰ ওপৰত হাত দিলে আৰু তেওঁবিলাকে পবিত্ৰ আত্মা পালে। এইদৰে পাচনিবিলাকে হাত দিয়াৰ দ্বাৰাই পবিত্ৰ আত্মা দান কৰা হৈছে। ইয়াকে চিমুনে দেখি তেওঁলোকৰ আগত ধনজাচি কলে,
মই যাৰ গাতে হাত দিওঁ তেওঁই যেন পবিত্ৰ আত্মা পায়, এইকাৰণে এই ক্ষমতা মোকো দিয়া।
কিন্তু পিতৰে তেওঁক কলে,
তোমাৰ লগতে তোমাৰ ৰূপ বিনষ্ট হওক, কিয়নো ধনেৰে ঈশ্বৰৰ দান কিনিব পাৰে বুলি তুমি ভাবিলা। এই বিষয়ত তোমাৰ ভাগ বা অংশ নাই, কিয়নো ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়। এতেকে প্ৰভুৱে কোনো মতে তোমাৰ হৃদয়ৰ কুভাৱনা কিজানি ক্ষমা কৰে। এই নিমিত্তে তোমাৰ এই পাপৰ কাৰণে মন পালতাই তেওঁৰ আগত প্ৰাৰ্থনা কৰা, কিয়নো মই দেখিছো তুমি তিতাপিত্ত আৰু অধৰ্ম ৰূপ বন্ধনত আছা।
তেতিয়া চিমুনে উত্তৰ দি কলে,
তোমালোকে কোৱা কোনো কথা মোৰ যেন নঘটে, এই নিমিত্তে তোমালোকে মোৰ অৰ্থে প্ৰভুৰ আগত প্ৰাৰ্থনা কৰা।
এইদৰে তেওঁলোকে সাক্ষ্য দি প্ৰভুৰ বাক্য কৈ চমৰীয়াবিলাকৰ অনেক গাঁৱত শুভবাৰ্তা প্ৰচাৰ কৰি কৰি জিৰচালেমলৈ উলটি আহিল। কিন্তু প্ৰভুৰ দূতে ফিলিপক কলে,
তুমি উঠি দক্ষিণ ফাললৈ যি বাটে জিৰচালেমৰ পৰা কছানগৰলৈ যায় সেই বাটে যোৱা, সেয়ে নিৰ্জন ঠাই।
তাতে তেওঁ উঠি গলত, চোৱা, যি এজন কোচদেশীয় নপুংসক কোচদেশীয়বিলাকৰ কাণ্ডাকী ৰাণীৰ মন্ত্ৰী হৈ তেওঁৰ সকলো সম্পত্তিৰ ভঁৰালী আছিল, সেইজনে ভজনা কৰিবলৈ জিৰচালেমলৈ আহিছিল। পাছে তেওঁ উলটি যাওঁতে ৰথত বহি যীচয়া ভাৱবাদীৰ পুস্তক পঢ়ি গৈছিল। এনেতে আত্মাই ফিলিপক কলে,
তুমি ওচৰলৈ গৈ সেই ৰথৰ লগ ধৰা।
তাতে ফিলিপে ওচৰলৈ লৰি গৈ তেওঁক যীচয়া ভাৱবাদীৰ পুস্তক পঢ়া শুনি সুধিলে,
আপুনি যি পঢ়িছে তাক বুজিছেনে?
তেওঁ কলে,
কোনো এজনে মোক বুজাই নিদিলে মই কেনেকৈ বুজিম।
পাছে ফিলিপক ৰথত উঠি তেওঁৰে সৈতে বহিবলৈ তেওঁ নিবেদন কৰিলে। শাস্ত্ৰৰ যি ভাগ তেওঁ পঢ়িছিল সেয়ে এই,
মেৰৰ নিচিনাকৈ তেওঁক মাৰিবলৈ আৰু নোম কটাটোৰ আগত নিজম দি থকা মেৰ পোৱালীৰ দৰে তেওঁৰ নিজৰ মুখ নেমেলি তেওঁৰ নিঅৱস্থাত তেওঁৰ দণ্ডাক্য গুচোৱা হ'ল আৰু তেওঁৰ বংশ কোনে বৰ্ণনা কৰিব, কিয়নো পৃথিৱীৰ পৰা তেওঁৰ প্ৰাণ গুচোৱা হৈছে।
তাতে নপুংসকে উত্তৰ দি ফিলিপক সুধিলে,
মিনতি কৰো, ভাৱবাদীয়ে এই কথা কাৰ বিষয়ে কৈছে, নিজৰ বিষয়ে নে বা আন কাৰোবাৰ বিষয়ে?
তেতিয়া ফিলিপে মাত লগাই শাস্ত্ৰৰ এই কথাৰ পৰা আৰম্ভ কৰি তেওঁৰ আগত যীশুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে। এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ পানীৰ ওচৰ পাই নপুংসকে কলে,
চোৱা, ইয়াতে পানী আছে, মই বাপ্তাইজী ধবলৈ কি বাধা আছে?
তেতিয়া তেওঁ ৰথ ৰাখিবলৈ আজ্ঞা দিয়াত ফিলিপ আৰু নপুংসক দুয়ো পানীত নামিল আৰু ফিলিপে তেওঁক বাপ্তাইজ কৰিল। পাছে তেওঁলোক পানীৰ মাজৰ পৰা উঠিলত প্ৰভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গল। নপুংসকে তেওঁক আৰু দেখিবলৈ নেপালে আৰু আনন্দ কৰি কৰি নিজ বাটেদি গুচি গল। কিন্তু ফিলিপে আজদুত নগৰত ওলাই তাৰ পৰা গৈ সকলো নগৰত শুভবাৰ্তা প্ৰচাৰ কৰি কৈশৰীয়া পালেগৈ।